এইট ভিডিঅ' ফাইভ 1.35 হয় দিব পাৰি। ৰোগ প্ৰতিৰোধ ক্ষমতা কম, উদাহৰণস্বৰূপে HIV/AIDS জন্মগত বা আৰ্জিত কম ৰোগ প্ৰতিৰোধ ক্ষমতা চিকল ৰিপিট কম ৰোগ প্ৰতিৰোধ ক্ষমতা চিকল চেল পুষ্টিহীনতা বা আন আনুষংগিক ৰোগত আক্ৰান্ত শিশুকো অন্য স্বাভাৱিক শিশুৰ দৰে একে কাৰ্যসূচীৰে ভেকচিন দিব পাৰি। প্ৰকৃততে এনে শিশুক PCV বিশেষভাৱে প্ৰয়োজন, কিয়নো তেওঁলোকৰ নিমকোকল ৰোগ হোৱাৰ সম্ভাৱনা অধিক। কম ৰোগীয়া শিশুক সঠিক সময়ত PCV দিয়াটো উচিত আৰু প্ৰয়োজনীয়।